গুড ইভিনিং, ইটু আকাশবাণী কহিমা সামলাগা খবর পুরি আছি ইমকুং নংলা। পহলা হেডলাইন্স, নাগাল্যান্ড চিফ মিনিস্টার নিপিউরিওপরা এল্ডার্স ফোরাম বিল্ডিং আর মাল্টি ইউটিলিটি কমিউনিটি হল কহিমা খান খোলাই দিছে। এনপিএফ প্রেসিডেন্ট আপুং পুঙনেরবা কইছে কি যদি চিফ মিনিস্টার নিপিউরিওপরা পার্টি দি ওয়াপাস জয়েন করিলে দাই রিজাইন করিবলি ইচ্ছা আছে। ডিপার্টমেন্ট অফ হেলথ আর ফ্যামিলি ওয়েলফেয়ার বা কোভিড নাইন্টিন সময় পোস্ট গ্রেড করে রাখা লাগা রিগুলারাইজেশন দিয়ে রক্ষায় রাখি আছে আর জি এস টি রিফর্ম বা কনজিউমার্স লোকটি হতাই দিন জ্বলাই থাকা লাগা কিসম জি এস টি ট্যাক্স খানো সেপ্টেম্বর বাইশ তারিখ বা কম করে দিবল আছে। ইতিয়া পুরা খবর, চিফ মিনিস্টার নিপিউরিওপরা আজি এল্ডার্স ফোরাম বিল্ডিং নর্থ নাংকামি টু ইটুদ জিবু বজু কোহিমা ডিস্ট্রিক্ট নিচিটি খোলাই দিছে। অগিসিন্দি কথা করে শ্রী রিওপরা কৈছে কি এইটো বনাই দিয়া পৰা নিজৰ এল্ডাৰ্ছ লগা জ্ঞান মন দিয়া আৰু লিডাৰশ্বিপ জনবা আমিখন কমিউনিটি বনাবলৈ হতাই মুদব দিছে এইটো দেখাই আছে। চিফ মিনিষ্টাৰ বা মাল্টি ইউটিলিটি কমিউনিটি হল নিৰিমা পষ্টি কহিমাটো বি খোলাই দিছে। এইটো ডাঙৰ কামিয়াব দিন হিচাপ জনাই কিনে তাৰপৰা কৈছে কি নতুন ফেচিলিটি বা মিটিংছ ট্ৰেইনিং আৰু কমিউনিটি জমা কৰিবলৈ কাৰণে জাগা হিচাপে হ'ব। পাছতেই চিফ মিনিষ্টাৰ পৰা নিৰিমা অৰ্গেনিক ডে কাম খবি নে নহ'লে ফেষ্টিভেল লগা ছেকেণ্ড এডিশ্যন দি যোগ লৈছে। নাগা পিপলছ ফ্ৰণ্ট এন পি এফ প্ৰেচিডেণ্ট আপুং পুঙনৰ পৰা কৈছে কি প্ৰেচিডেণ্ট লগা পষ্ট পৰা তাই আজি ৰিজাইন কৰিবলৈ দি আছে। যোনটো চিফ মিনিষ্টাৰ নিপিউৰিঅ' পৰা এন পি এফ টি ৱাপাছ জইন কৰিবলৈ ইচ্ছা থাকিয়া কাৰণে হৈছে। ৰোলিং নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি আৰু এন পি এফ মাজেদি মিলি যাবলৈ পাৰিয়া লগা কথা কাণ জাৰি থকা সময় এইটো হৈছে। এন পি এফ চেণ্ট্ৰেল এক্সিকিউটিভ কাউন্সিল মিটিং কহিমাৰি কথা কৰি শ্ৰী পুঙনৰ পৰা কৈছে কি তাইৰ কক পাৰ্টি দো চিফ মিনিষ্টাৰ ৰিঅ' পৰা আগে জাৰি কিনে নাগালেণ্ডে পাৰ্টি লেড চৰকাৰটো ৰাখি দিবলৈ কমিটমেণ্ট জনাইছে। এইটো হোৱা কাৰণে পাৰ্টি প্ৰেচিডেণ্ট বা চব চেণ্ট্ৰেল এক্সিকিউটিভ কাউন্সিল মেম্বাৰ্ছ লগতে মিলাই কিনে এন পি এফ তাকুত কৰি দিবলৈ আৰু জনতাখন লগা ইচ্ছাখন বজাই ৰাখিবলৈ কৈছে।
The party has consistently risen to defend our political and historical rights undeterred by challenges. The current leadership remains committed to this legacy and will continue to pursue the vision of our founders.
ডিপাৰ্টমেণ্ট অফ হেলথ আৰু ফেমিলি ৱেলফেয়াৰ জনাই দিছে কি কোভিড নাইণ্টিন পেণ্ডেমিক সময় দি আলগ আলগ কেটেগৰিজ লগা পষ্ট কাম বনাই দিয়া লগা ৰিগুলাৰাইজেশ্যন কাম এতিয়া ডিপাৰ্টমেণ্ট স্ক্ৰীনিং কমিটি বা জাৰি থাকিয়াটো দুচৰ অৰ্ডাৰ্ছ না দিয়া তাক ৰখাই ৰাখি আছে। কেবিনেট ফেচলা ৰখাই ৰাখিবলৈ হাইকোৰ্ট পৰা জনাই দিয়া মানি কিনে ফেচলাটো বনাইছে আৰু কেবিনেট ফেচলা আৰু নটিফিকেশ্যন থাকিয়া দি ধৰি কিনে ষ্টেট ৰেছপণ্ডেণ্ট পৰা ৰিগুলাৰাইজেশ্যন কাৰণে কোনো গাদাম নাউঠা বুলি জনাইছে। চৰকাৰ পৰা চুৰু কৰি দিয়া গুডছ আৰু ছাৰ্ভিচেছ টেক্স ৰিফৰ্মছ পৰা কনজিউমাৰ্ছ লগা হোতাই জ্বলাই থকা বস্তু চামান খান লগা টেক্স ৰেট খাণ্ড ছেপ্টেম্বৰ বাইশ তাৰিখ পৰা কম দি কৰি দিবলৈ পূৰা তৈয়াৰ আছে। জি এছ টি কাউন্সিল বা ইনডাইৰেক্ট টেক্স ছিষ্টেমটো ফ'ৰ টিয়াৰ ষ্ট্ৰাকচাৰ লগা 5%, 12%, 18% আৰু 28% বা টু টিয়াৰ ষ্ট্ৰাকচাৰ লগা 5% আৰু 18% দি আচান বনাই দিছে। জি এছ টি ৰেট কমটি কৰি দিয়া আৰু ৰেচনেলাইজেশ্যন লগতে দৰকাৰটো আম মানুহখানৰ ওপৰত ৰাখি কেনে ছেপ্টেম্বৰ বাইশ তাৰিখ পৰা কনজিউমাৰ্ছ আৰু ব্যাপাৰ কৰিয়া খান পৰা কেনেকুৱা টেক্স দি দিব টেক্সটো দিব এইটো ওপৰত দি বনাই দিবলৈ আছে। দাৱে আৰু দুধ পৰা লৈ কিনে কাৰ্ছ চাবোন আৰু আই এল বি টিকেটছ কাণ দি জি এছ টি কাউন্সিল লগা চবচে তাজা ৰেট ৰিচনেলাইজেশ্যন পৰা কনজিউমাৰ্ছ লগা টেক্স দুখটো বেছি হালকা কৰি দিবলৈ আছে। ৰিফৰ্ম পৰা 8 কৰোৰ ৰুৰেল কিষাণ পৰিবাৰ আৰু বেছি দ স্মল মাৰ্জিনেল আৰু মাটি নাথাকীয়া লেবাৰাৰ্ছ যোন কাৰণ বা নিজৰ পেট পালিবলৈ কাৰণে জানুৱাৰ পালি আছে এই দুখন লগতে লাভ দিবলৈ আছে। একটা টিভি চেনেল লগতে ইণ্টাৰভিউ দি ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা সীতাৰমন বা কৈছে নতুন জি এছ টি ৰিজেম বা জনতাখন লগা কনজামশ্যন ভাল কৰি দিব আৰু কেপিটেল এক্সপেণ্ডিচাৰী নাচাব।
Citizen now has a choice to meet his aspirations and his expectations. He cannot say, look, I have the money because the income tax is reduced, but these items are beyond my affordability. Now everything has come down. I'll give you this number, which is important. 99% of all the goods and services which are touched by GST are now either in 0 or in 5 or in 18.
আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স হেণ্ডেলছ, এ আই আৰ নিউজ এলাৰ্টছ আৰু @AIR_Koyamadi ফলো কৰিবি। আপনি কানবা ইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কোহিমাৰ পৰা বিহু শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপনি খান চাম লগা খবৰ শুনি আছে। নিয়ম নোহোৱা কাম খান ৰখাই দিয়াতে কোহিমা পুলিচ পৰা এটা সৰু চুগ্ৰীদো হিউমেন ট্ৰাফিকিং আৰু ছেক্সুৱেল এক্সপ্লয়টেশ্যন পৰা আজি বচাই দিছে। নোটা মানুহে একিউজ মিলাই কিনে আজানক চাম্পিং কোৰিয়াদি গিৰফ্তাৰ কৰিছে। হাৰাই যা মানুহ লগা ৰিপৰ্ট দি হুচিয়াৰ পৰা সোধাসুধি কৰাৰ পাছতে কোহিমা ৱেমেন পুলিচ ষ্টেচন পৰা চমুদো FIR দাৰ্জ কৰি দিয়াদি ধৰি কিনা অপাৰেশ্যনটো চেৰু কৰি দিছে। চাম্পিং কৰাৰ সময়তে বিশ্বাস কৰিবলৈ জানকাৰীৰ পৰা অফিচিয়েলছ লগতে চুকৰিদো একটা হোটেল কোহিমাৰ পৰা August 30 বাজাই দিছে। ভিক্টিম বা জানকাৰী দিয়াদি ধৰি কিনে একটা প্ৰাইমেৰী একিউজটো গিৰফ্তাৰ কৰিছে। সোধাসুধি কৰাৰ সময়তে একিউজ পৰা কৈছে কি অপাৰেশ্যনটো মেইন একিউজ ৰাজেশ নিজিদে জাৰি ৰাখি আছে আৰু মাইনৰ ভিক্টিম খান ৰিক্ৰুট কৰি থাকি আছে। বিশ্বাস থাকিয়া ইণ্টেলিজেঞ্চ আৰু বেছি ছাৰ্ভিলেঞ্চ কৰি কিনে একটা কোঅৰ্ডিনেটেড টীম দি পাৰ্চনেল খান নৰ্থ পুলিচ ষ্টেচন আৰু ৱেমেন পুলিচ ষ্টেচন পৰা লৈ কিনে বেছি ছাছপেক্ট খানটো গিৰফ্তাৰ কৰিছে। গিৰফ্তাৰ কৰিয়াদি লোকেলছ আৰু নন লোকেলছ মিলাই কিনে নিয়ম নোহোৱা ব্যাপাৰী অৰ্গেনাইজাৰ্ছ পিমছ আৰু এজেঞ্চ হিচাপে চামিল থাকিছে। কোহিমা পুলিচ পৰা মহিলা আৰু বাচ্চা খান খিলাফ জিৰো টলৰেঞ্চ পলিচি দি ৱাপেজ খাৰা কৰি অৰ্গেনাইজ ট্ৰাফিকিং নেটৱৰ্ক খানো হাতাই দিবলৈ আছে। এইটোৰ পৰা জনতা খান লগতে মিলাই কিনে জানকাৰীৰ লগতে আগি আহি কিনে ইনভেষ্টিগেশ্যন দি মদব দিবলৈ আৰু জানকাৰী দিয়া খান লগা আইডেণ্টিটিটো লগাই ৰাখি বুলি বিশ্বাস জনাইছে। ইউনিয়ন ছায়েন্স আৰু টেকনলজি মিনিষ্টাৰ ডক্টৰ জিতেন্দ্ৰ সিং পৰা কেম্পাছ টেংকটো নাই দিল্লীতে আজি খোলাই দি কিনে দেশ লগা নাও জৱান খান এম্পাৱাৰ কৰি দিবলৈ আছে। ফ্লেগশ্বিপ ষ্টাৰ্টআপ লঞ্চ পেড পৰা দেশ লগা নেক্সট জেনেৰেশ্যন ফাউণ্ডেশ্যন লগতে জলদি কেৰিয়াৰ প্ৰফেচনেল সুবিধাটো দি কিনে নিজৰ লগা ষ্টাৰ্টআপ বনাই দিবলৈ ডাঙৰ সুবিধা দিবলৈ আছে। অকিচন্দি কথা কৰি ইউনা মেনেজাৰ বাই জনাই দিছে কি পেন ইণ্ডিয়া ইনিচিয়েটিভ দি $6 million লগা ফাণ্ডিং পৰা নাওজোৱান ইনোভেটৰ্ছ কাৰণে নিজৰ ষ্টাৰ্টআপ আইডিয়াছ আৰু ফাণ্ডছ বাচাই দিবলৈ প্লেটফৰ্ম হিচাপে কাম কৰিবলৈ আছে। ডক্টৰ সিং পৰা কৈছে কি নাওজোৱান লগা কাম পৰা দেশটো একটা গ্লোবেল ষ্টাৰ্টআপ হাব দি বদলি কৰি দিব আৰু কামিয়াব বিকশিত বাহাৰতী মদব দিয়া লগা জনাই দিব।
The startup movement to sustain should have a very strong industry linkage, rather early industry linkage. Today what we witness is representatives of the industry leaders from almost 500 leading houses with a funding of $5 million. And we are going to move on in our economy from rank 4 to rank 3, 2 and 1 through the medium of young startups as well as new entrepreneurs.
আৰু নাগালেণ্ড ইউনিভাৰ্চিটি বা 32nd ফাউণ্ডেশ্যন দিনটো মিটচুফিমা কেম্পাছ দি আজি মনাইছে। অকিচিন্তি কথা কৰি ভাইচ চাঞ্চেলৰ নাগালেণ্ড ইউনিভাৰ্চিটি প্ৰফেচাৰ জাকাটিছ কে পাটনায়ক পৰা নাগালেণ্ড ইউনিভাৰ্চিটি লগা নেশ্যনেল ইনষ্টিটিউচন ৰেংকিং ফ্ৰেমৱৰ্ক দি ভাল হৈ যোৱাৰ কাৰণে মন খুচি জনাই দিছে। নাগালেণ্ড ইউনিভাৰ্চিটিটো বেছি কামিয়াব হৈছে কৈ কিনে প্ৰফেচাৰ পাটনায়ক পৰা কৈছে কি সবচে ভাল মেহনত কাম মন দিয়া আৰু দোচৰৰ পৰা আলগ ভাৱনা কৰাৰ কাৰণে নাগালেণ্ড ইউনিভাৰ্চিটিৰ পৰা ডাঙৰ কামিয়াব হৈছে। পাছতে প্ৰফেচাৰ পাটনায়ক পৰা ট্ৰেডিশ্যন চুৰু কৰি দিয়া হিচাপ ভাইচ চাঞ্চেলৰ লগা এৱাৰ্ড 2025 কেম্পাছ ৱাইজ সবচে ভাল টিচাৰ, সবচে ভাল নন টিচিং ষ্টাফ, সবচে ভাল ৰিচাৰ্চ স্কলাৰ আৰু সবচে ভাল ষ্টুডেণ্ট লগতে প্ৰেজেণ্ট কৰি দিছে। ইউনিভাৰ্চিটিৰ পৰা এটা প্ৰেছ খবৰে কৈছে কি ফাউণ্ডেশ্যন ডে লগা ভেনিউটো সূতাই চাল পালাপাল হিচাপে ৰাখিব। ইনাহালি কেম্পাছ পৰা মেইন প্ৰগ্ৰাম ৰাখিবলৈ খান সুবিধা পাবলৈ আছে। একে সময় ইউনিভাৰ্চিটি হেডকোৱাৰ্টাৰ্ছ লোমামিডি ছিনিয়ৰ প্ৰফেচাৰ ডিপাৰ্টমেণ্ট অফ ইকনমিক্স প্ৰফেচাৰ মিথিলেশ কুমাৰ সিনহা পৰা ফাউণ্ডেশ্যন এড্ৰেছ দিছে আৰু প্ৰফেচাৰ বন্ধ লিকাচি ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন পৰা কোহিমা কেম্পাছটি কোঠা কৰিছে। খবৰ শেষ হেডলাইনছ দুবাৰ জনাই আছে। নাগালেণ্ড চিফ মিনিষ্টাৰ নিফিউ ৰিবা এল্ডাৰ্ছ ফৰম বিল্ডিং আৰু মাল্টি ইউটিলিটি কমিউনিটি হল কোহিমা খান খোলাই দিছে। NPF প্ৰেচিডেণ্ট আপুং পুঙনাৰ কৈছে কি যদি চিফ মিনিষ্টাৰ নিফিউ ৰিবা পাৰ্টিটি ৱাপেছ জইন কৰিলে তাই ৰিজাইন কৰিবলৈ ইচ্ছা আছে। ডিপাৰ্টমেণ্ট অফ হেল্থ আৰু ফেমিলি ৱেলফেয়াৰ বা COVID-19 সময় পোষ্ট গ্ৰেড কোৰিয়া লগা ৰিজুলাৰাইজেশ্যনটো ৰখাই ৰাখিছে আৰু GST ৰিফৰ্ম পৰা কনজিউমাৰ লগা সূতাই দিন চলাই থাকে কিছুমান চিনিজ কাণ্ডে টেক্স ৰেট কাণ্ডো September 22 পৰা কম কৰি দিবলৈ আছে। আৰু এইটোৰ লগত আজি চাম লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি আহিয়া কালি ফুজিও 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে।